এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে তনিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম পশ্চিমবংগ সীমান্তৰ অধীনৰ গংগাধৰ নৈৰ অৱবাহিকাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বান খহনীয়া প্ৰতিৰোধী ব্যৱস্থা পৰিদৰ্শন, ৰাজ্যটোৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি, ভাৰত বাংলাদেশ সীমান্তৰ সংবেদনশীল এলেকাত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ, ৰাজ্যৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ, কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বৰঙণি যোগোৱাৰ জৰিয়তে এই আঁচনিয়ে বাল্য বিবাহৰ দৰে প্ৰথা আঁতৰ কৰিব বুলি মন্ত্ৰী অশোক সিংহালৰ আশা প্ৰকাশ, বিশিষ্ট কবি সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান আৰু প্ৰায় 3 সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি পেৰিছ অলিম্পিকৰ সামৰণি, ভাৰতৰ এটা ৰূপসহ সৰ্বমুঠ 6টা পদক অৰ্জন। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈৰ তীৰৰ কেইবাখনো ঠাই নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰিসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অসম পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘৰ এটা অঞ্চলত প্ৰয়োজন হোৱা বান খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰো বুজ লয়। শ্ৰীহাজৰিকাই জিলাখনৰ কৈমাৰী কঠালতলীৰ পৰা নাৱেৰে গংগাধৰ নৈ উজনিৰ দিশলৈ পৰিভ্ৰমণ কৰি ফলাৰখাচত উপস্থিত হৈ 2022 চনত বানৰ সৃষ্টি কৰা বান্ধটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ফলাৰখাচত নিৰ্মাণ কৰা 1.5 কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিটো নিৰ্মাণৰ পাছত অঞ্চলটোৰ 40খন গাঁৱৰ 1900 হেক্টৰ কৃষিভূমি আৰু 90,000 লোক বানৰ কবলৰ পৰা মুক্ত হৈছে। মন্ত্ৰীগৰাকীয়ে অসম পশ্চিমবংগ সীমান্তৰ বাগডোগৰা, গাৰোপাৰা আৰু কৃতিনৈকুটি ইত্যাদি অসমৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। গংগাধৰ নৈয়ে সৃষ্টি কৰা বান আৰু খহনীয়া সমস্যাৰ বিষয়ে স্থানীয় ৰাইজ আৰু বিভাগীয় অভিযন্তাৰ পৰা সবিস্তাৰে বুজ লৈ মন্ত্ৰীগৰাকীয়ে অচিৰেই অত্যাধুনিক প্ৰযুক্তিৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা লোৱা হ'ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে। নৱেম্বৰ ডিচেম্বৰ মাহত অঞ্চলটোত জিঅ' মেগা বেগ আৰু জিঅ' টিউব সংস্থাপন কৰি মথাউৰি নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ অৱগত কৰে। 78 সংখ্যক স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। এই উপলক্ষে বৰপেটা জিলাত গৃহমন্ত্ৰী অমিত শ্বাহৰ আহান মৰ্মে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজহুৱা স্বাক্ষৰ সংগ্ৰহ অভিযানৰ আজি আৰম্ভণি কৰা হয়। ইফালে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ সামৰিক কুচকাৱাজৰ বাবে পেৰেড গ্ৰাউণ্ডত অসম আৰক্ষী বাহিনী, সীমা সুৰক্ষা বল, গৃহৰক্ষী জোৱান, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে অনুশীলন চলাইছে। হোজাইটো বিগত কেইবাদিন ধৰি জিলা সদৰ শংকৰদেৱ নগৰৰ কাছাৰী মৈদামত আৰক্ষী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে সমূহীয়াভাৱে কুচকাৱাজৰ অনুশীলন কৰিছিল। এই অনুশীলনৰ আজি সামৰণি পৰে। দক্ষিণ ফালৱাৰ মানকাছাৰ জিলাতো খাৰবন্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। ভাৰত বাংলাদেশ আৰু অসম মেঘালয় সীমান্তত অৱস্থিত জিলাখনৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইফালে কোকৰাঝাৰ চহৰত প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে জিলা কাৰাগাৰ কৰ্তৃপক্ষই আয়োজন কৰা পৰিচ্ছন্নতা অভিযানৰ আজি সামৰণি পৰিছে। এই কাৰ্যসূচীয়ে কাৰাগাৰৰ কয়দীসকলৰ মাজত নাগৰিক দায়বদ্ধতাৰ মনোভাৱ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইপিনে আজি নলবাৰীত প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ অংশস্বৰূপে এটা ত্ৰিৰংগ যাত্ৰাৰ আয়োজন কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰক্ষেত্ৰী সমষ্টিৰ সমিতিয়ে আয়োজন কৰা যাত্ৰাটো জিলাখনৰ কৰিয়াৰ পৰা আৰম্ভ হৈ বৰভাগৰ মাজেৰে পৰিভ্ৰমণ কৰি বালিলেচা কালী দেৱালয়ত সামৰণি কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আবেদন প্ৰপত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত অসম চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ যুৱতীৰ সবলীকৰণ সম্ভৱপৰ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে নিযুত মইনা আঁচনিয়ে কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক বৰঙণি যোগোৱাৰ জৰিয়তে সমাজৰ পৰা বাল্য বিবাহৰ দৰে অশুভ পৰম্পৰাসমূহ আঁতৰ কৰাত সফল হ'ব। আনহাতে তিনিচুকীয়া জিলাতো কেইবাখনো মহাবিদ্যালয়ত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। তিনিচুকীয়া মহাবিদ্যালয় আৰু তিনিচুকীয়া মহিলা মহাবিদ্যালয়কে ধৰি 6খন মহাবিদ্যালয়ত প্ৰপত্ৰ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে আঁচনিখন ছাত্ৰীসকলৰ শিক্ষাৰ বাটৰ হেঙা আঁতৰ কৰিবলৈ অসম চৰকাৰৰ এটা সুন্দৰ প্ৰচেষ্টা বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ফিজি, নিউজিলেণ্ড আৰু তিমৰ লেষ্টৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হয়। এই ভ্ৰমণকালত ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি আৰু কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হয়। নিউজিলেণ্ড ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে দেশখনৰ সৈতে দ্বিপাক্ষিক সীমা শুল্ক সহযোগিতা ব্যৱস্থাপনা সম্পৰ্কত চুক্তি স্বাক্ষৰ কৰে। তদুপৰি দেশ দুখনৰ পৰম্পৰাগত ঔষধ আৰু জামনগৰত থকা পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰৰ জৰিয়তে এই ক্ষেত্ৰত উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ বাবে সন্মতি প্ৰকাশ কৰে। ভ্ৰমণৰ অন্তিম পৰ্যায়ত ৰাট্টপতি টিমৰ লেষ্টলৈ যায়। টিমৰ লেষ্টত শ্ৰীমতী মুৰ্মুক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড কলাৰ অব দ্য অৰ্ডাৰ অব টিমৰ লেষ্টেৰে সন্মানিত কৰা হয়। ৰাট্টপতিয়ে দেশখনৰ ৰাজধানী দিল্লীত কালি ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। দুয়োখন দেশে পাৰস্পৰিক সহযোগিতাৰে তিনিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভ্ৰমণকালত ৰাট্টপতি মুৰ্মুৱে ভাৰত আৰু টিমৰ লেষ্টৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। ইপিনে ফিজিত ৰাট্টপতিগৰাকীয়ে 100খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হৃদৰোগ চিকিৎসালয়খনৰ প্ৰকল্পৰ বাবে অনুমোদন সন্দৰ্ভত নথি হস্তান্তৰ কৰে। উল্লেখযোগ্য যে ৰাট্টপতিগৰাকীৰ এই ভ্ৰমণে তিনিওখন দেশৰ সৈতে ভাৰতৰ ঐতিহাসিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ ইয়াক প্ৰসাৰিত কৰিব বুলিও আশা কৰা হৈছে। তদুপৰি এই ভ্ৰমণে দেশৰ 31 নীতিৰ অংশ হিচাপে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ মাজত ভাৰতৰ কৌশলগত গুৰুত্ব বৃদ্ধি কৰিব বুলিও ভবা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশিষ্ট কবি সমালোচক ৰবীন্দ্ৰ বৰাৰ আজি দেহাৱসান ঘটে। 1939 চনত মাকুমত জন্মগ্ৰহণ কৰা বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। ৰান্ধনি যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰা বৰাই 14খন কাব্য সংকলন, 4খন গল্প সংকলন আৰু 1খন উপন্যাসকে ধৰি বহু মূল্যৱান গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদেও গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বৰাৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। প্ৰায় 3 সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ সামৰণি পৰিব। ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত সামৰণি অনুষ্ঠান আৰম্ভ হ'ব। অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত 80,000ৰো অধিক দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানতে 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া পৰৱৰ্তী অলিম্পিক ক্ৰীড়া মহোৎসৱৰ আয়োজক সমিতিৰ হাতত অলিম্পিকৰ পতাকা অৰ্পণ কৰা হ'ব। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ অলিম্পিকত 1টা ৰূপ আৰু 5টা ব্ৰঞ্জসহ মুঠ 6টা পদক লাভ কৰে। শ্ৰোতা মনু ভাকৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰি এইবাৰৰ অলিম্পিকত দেশৰ হকে প্ৰথমটো পদক অৰ্জন কৰে। শ্ৰী ভাকৰ অলিম্পিকৰ শ্বুটিঙত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। খেলুৱৈগৰাকীয়ে সৌৰভজিৎ সিঙৰ সৈতে 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স থকাৰ দলীয় শিতানতো আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ 1টা সংস্কৰণতে 2টাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপেও ইতিহাসত নাম লিপিবদ্ধ কৰে। ইয়াৰ পাছত স্বপ্নিল কুশালে শ্বুটিঙত দেশৰ হকে 3য়টো পদক জয় কৰে। ভাৰতীয় পুৰুষ হকী দলটোৱেও ক্ৰমাগত 2য়বাৰৰ বাবে অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। টকিঅ' অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰত ৰূপৰ পদক হস্তগত কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে ভাৰতৰ উদীয়মান খেলুৱৈ অমন চেহৰাৱতে পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাত ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিকৰ পদক জয় কৰা চেহৰাৱত দেশৰ কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হৈছে। সামগ্ৰিক পদক তালিকাত চীনে 39টা সোণ, 27টা ৰূপ আৰু 24টা ব্ৰঞ্জসহ মুঠ 90টা পদকেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই 38টা সোণ, 42টা ৰূপ আৰু 42টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ 122টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে। ইফালে অষ্ট্ৰেলিয়াই 18টা সোণ, 18টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 50টা পদকেৰে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ পূব, উত্তৰ পূব আৰু উত্তৰ পশ্চিম অংশত 16 আগষ্ট পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী 5 দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি অনুমান কৰিছে। এই সময়ছোৱাত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশতো ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে দেশৰ শিশু আৰু মহিলাসকলৰ সৰ্বাংগীন কল্যাণ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। এই বৈঠকত ৰাজ্যসমূহৰ বিভাগীয় মন্ত্ৰী আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকলে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশ লয়। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা অত্যন্ত গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত মন্ত্ৰালয়ৰ ধবজাবাহী কাৰ্যসূচী মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বিষয়ে উল্লেখ কৰে। এই বৈঠকত মুঠ 28খন ৰাজ্যৰ ভিতৰত 21খনৰ বিভাগীয় মন্ত্ৰীসকলে অংশগ্ৰহণ কৰি ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এতিয়াখনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত প্ৰণীতা ভৰদ্বাজৰ পৰা। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্ত পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতি গঠন, অসম কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ, মুখ্যমন্ত্ৰীৰ নিযুত ময়না আঁচনি উদ্বোধন, পেৰিছ অলিম্পিকত ভাৰতীয় মহিলা মল্লযোদ্ধা ভিনিছ ফোগাটক ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰে। বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্ত পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে। এই সমিতিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষাৰ দিশটো লক্ষ্য ৰাখি বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব।
সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধানক সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। গৃহ মন্ত্ৰালয়ৰ সীমা ব্যৱস্থাপনা বিভাগে গঠন কৰি দিয়া সমিতিখনৰ আন চাৰিগৰাকী সদস্য হিচাপে সীমান্ত সুৰক্ষা বাহিনীৰ দক্ষিণবংগ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, সীমান্ত সুৰক্ষা বাহিনীৰ ত্ৰিপুৰা মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, স্থলবন্দৰ কৰ্তৃপক্ষৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ সদস্য আৰু একেটা বিভাগৰে সচিবগৰাকী আছে। দিছপুৰ লোককল্যাণ ভৱনত যোৱা 9 আগষ্টত অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেট সিদ্ধান্ত সন্দৰ্ভত কয় যে বি টি আৰত নতুনকৈ 16খন গাঁও অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে বি টি আৰত 40খনতকৈ অধিক গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে যোৱা বছৰে চৰকাৰে বি টি আৰত নতুনকৈ 60খন গাঁও অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰিছিল। কেবিনেট বৈঠকতে গণিতৰ স্নাতক শিক্ষক নামেৰে এটা নতুন পদ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্থানীয় মাধ্যমত কেইবাখনো ভাল বিদ্যালয় গঢ়ি উঠিছে বুলি প্ৰকাশ কৰি কয় যে এনে বিদ্যালয়সমূহত 25% আসন চৰকাৰে ল'ব পাৰে নেকি, তেনেধৰণৰ এটা পৰামৰ্শ শিক্ষা বিভাগক দিয়া হৈছে। পৰামৰ্শ অনুসৰি শিক্ষাৰ্থীয়ে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় মাচুল চৰকাৰে বহন কৰিব। অৱশ্যে এনে সুবিধাৰ পৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ বঞ্চিত হ'ব। ৰাজ্যৰ ছাত্ৰীসকলৰ সবলীকৰণ, উচ্চ শিক্ষাৰ বাট প্ৰশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8 আগষ্টত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী নিযুত ময়না আঁচনিৰ উদ্বোধন কৰে। এই আঁচনিখনে অহা 3 বছৰত 10 লাখ ছাত্ৰীক সামৰি ল'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৰিণত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। আনহাতে কন্যা শিশুৰ মাজত নিহিত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই আঁচনিয়ে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক চৰকাৰে নিৰন্তৰভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিলে দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃৰ আৰ্থিক বোজা হ্ৰাস পোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষা আধাতে এৰা ছাত্ৰীৰ সংখ্যা হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'বলগীয়া আঁচনিখনৰ অধীনত 11 শ্ৰেণীত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 1000 টকাকৈ, স্নাতক প্ৰথম বৰ্ষত নাম ভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 1250 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰা ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 2500 টকাকৈ লাভ কৰিব। নিৰ্বাচন আয়োগে অসমৰ 2খন আসনসহ 9খন ৰাজ্যৰ 12খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। অসমৰ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ দাসা শেহতীয়া লোকসভালৈ নিৰ্বাচিত হোৱা খালী হোৱা আসন দুখনৰ বাবে নিৰ্বাচন হ'ব। অহা 14 আগষ্টত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে 21 আগষ্ট পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু 22 আগষ্টত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 26 আৰু 27 আগষ্ট ধাৰ্য কৰা হৈছে। 3 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আকাশবাণীৰ বাতৰি বিভাগে অহৰহ সকলো শ্ৰেণীৰ শ্ৰোতাক পোনপটীয়া সত্য, শুদ্ধ আৰু নিৰপেক্ষ ৰূপত বাতৰি দি আহিছে। সময় আৰু পৰিস্থিতিৰ প্ৰত্যাহ্বানকো নেওচি আকাশবাণীৰ বাতৰি বিভাগৰ কৰ্মীসকলে শ্ৰোতাসকলৰ বাবে বাতৰি প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে 6 আগষ্টত আকাশবাণী গুৱাহাটী কেন্দ্ৰ ভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে। তেওঁ কয় যে আকাশবাণী গুৱাহাটীয়েও বিভিন্ন প্ৰতিকূল পৰিস্থিতিকো নেওচি শ্ৰোতাক নিৰপেক্ষ ৰূপত বাতৰি দিয়াৰ ধাৰা অব্যাহত ৰাখিছে। শ্ৰীমতী চক্ৰৱৰ্তীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নৱৰূপত সজাই তোলা কক্ষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত পি আই বি উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে সতীশ নাম্বুদিৰী পাদ আৰু পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন য়েমছু, আকাশবাণীৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশীষ ভাটনাগৰ, আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক মুৰববী ৰবীন চন্দ্ৰ বড়ো প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা বিনিছ ফোগাটক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 50 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হয়। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এগৰাকী মহিলা মল্লযোদ্ধা এই প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া আছিল। ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত দলটোৱে সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন সেইদিনা পুৱাৰ ভাগত 50 কিলোগ্ৰামতকৈ কেইগ্ৰামমান বৃদ্ধি পায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিনিছ ফোগাটে বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ তথা 2020 চনৰ টকিঅ' অলিম্পিকৰ চূড়ান্ত বিজয়ী জাপানৰ হিৰি ছুজাকিক প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছিল। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা মুখ্য বাতৰিসমূহৰ চমু অৱলোকন।
অসম পশ্চিমবংগৰ সীমান্তৰ অধীনৰ গংগাধৰণৰ অৱবাহিকা, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বান খহনীয়া প্ৰতিৰোধ ব্যৱস্থা পৰিদৰ্শন, ৰাজ্যজুৰি 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি, ভাৰত বাংলাদেশ সীমান্তৰ সংবেদনশীল এলেকাত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ, বিশিষ্ট কবি সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান আৰু প্ৰায় 3 সপ্তাহজোৰা ৰোমাঞ্চকৰ খেল প্ৰতিযোগিতাৰ অন্তত আজি পেৰিছ অলিম্পিকৰ সামৰণি।
We'll be right back.